নমস্কাৰ, এয়া আকাশবাণী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই দিশা শৰ্মা। ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিণী দেৱী দুৰ্গাক আজি বিজয়া দশমীত যথাবিহিত ৰীতি নীতিৰে বিসৰ্জন দিয়া হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্ৰতিমা বিসৰ্জন দিয়া হ'ব। প্ৰতিকূল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ 5টাকৈ ঘাটত বিসৰ্জন প্ৰক্ৰিয়া চলি আছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি লাচিত ঘাট, পাণ্ডুঘাট, সোণচালিকে ধৰি 5টা ঘাটত বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীত এইবাৰ 5 শতাধিক পূজা সম্পন্ন হোৱা হেতুকে পৰ্যায়ক্ৰমে লাচিত ঘাট আৰু পাণ্ডুঘাটত আজি আৰু কাইলৈ প্ৰতিমাসমূহ বিসৰ্জন দিব পাৰিব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। শিৱসাগৰ জিলাৰ থানামুখ অঞ্চলৰ দিখৌ নৈৰ ঘাটত কটকটীয়া সুৰক্ষা ব্যৱস্থাৰ মাজেৰে দশভূজাৰ প্ৰতিমা বিসৰ্জন পৰ্ব অনুষ্ঠিত হয়। শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ 19খন পূজা মণ্ডপৰ মৃন্ময় মূৰ্তিসমূহ নিৰাপদভাৱে বিসৰ্জন দিয়া হয়। এই সন্দৰ্ভত জিলাখনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়া প্ৰাণজিৎ দত্তই এইদৰে কয়।
শিৱসাগৰত প্ৰত্যেক বছৰে যিদৰে আমাৰ শিৱসাগৰ থানাঘাটত আমাৰ প্ৰতিমা বিসৰ্জন দিয়া হয় বিজয়া দশমীত, গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছোঁ সকলো ফালৰ পৰা। গতিকে কিন্তু আমাৰ অকণমান অসুবিধা এটা এইবাৰ হৈছে, দিখৌৰ পানীটো আমাৰ সাংঘাতিকভাৱে বাঢ়ি আছে। গতিকে যোৱাকালিৰ পৰা যিটো আমাৰ দিখৌৰ পানী যিটো বাঢ়ি থকা যিটো আমাৰ ট্ৰেন চলি আছে, সেইটো কাৰণে আমাৰ যিখন আমাৰ প্লেটফৰ্ম আছিল প্লেটফৰ্ম ইতিমধ্যে আমাৰ পানী তলক সোমাই গৈছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। গতিকে তাৰ কাৰণে আমি কিন্তু প্ৰতিমা বিসৰ্জনটো আমি যিকোনো প্ৰকাৰে কৰিব লাগিব সকলোমে। গতিকে আশা কৰিছোঁ আমি সন্ধিয়া আগে আগে সকলোখিনি আমি সকলোমে সমাপ্ত কৰিব পাৰিম।
ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰিছে। জিলাখনৰ নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, টেঙাঘাট, চাবুৱা, টিংখাং আদি অঞ্চলৰ পূজা সমিতিসমূহে দিহিং, চেচাকে ধৰি নদীসমূহত মৃন্ময় মূৰ্তিসমূহ বিসৰ্জন দিয়ে। যোৰহাট জিলাৰ পূজাদেৱী বিসৰ্জন ঘাটত কটকটীয়া নিৰাপত্তাৰ মাজেৰে প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়। ডিমা হাছাওৰ হাফলঙতো যথাৰীতি নীতিৰে বিজয়া দশমী উদযাপন কৰা হয়। জিলাখনৰ প্ৰায় 20খন পূজা সমিতিয়ে শোভাযাত্ৰাৰ অন্তত দয়াং নৈত প্ৰতিমাসমূহ বিসৰ্জন দিয়ে। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পৰ্কীয় 103 ধাৰা সংযোজন কৰা হৈছে। বিশেষ তদন্তকাৰী গোটে পূৰ্বে CID-ত ৰুজু হোৱা 18/2025 নম্বৰ গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ 162, 105 আৰু 106 ধাৰা সংযোজন কৰিছিল। দুয়ো প্ৰধান অভিযুক্ত শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত বিশেষ তদন্তকাৰী গোটে 103 ধাৰা সংযোজন কৰে। আইনজ্ঞৰ মতে এই ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হলে যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰে দণ্ডিত হ'ব পাৰে। ইপিনে SIT-য়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা অব্যাহত ৰাখিছে। সিদ্ধাৰ্থ শৰ্মাৰ পৰা তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মোবাইল আৰু এটা বেগ জব্দ কৰিছে। এই বেগটোৰ পৰা কেতবোৰ টেবলেট আৰু নথি পত্ৰ উদ্ধাৰ কৰা হৈছে। এই টেবলেটসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি আৰক্ষীৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ মাজতে তদন্তকাৰী গোটে আজি পুনৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ আৰু কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তক পুনৰ জেৰা কৰে। গুৱাহাটীৰ উলুবাৰীত থকা CID-ৰ কাৰ্যালয়ত মুখ্য তদন্তকাৰী বিষয়া ৰজি কলিতাই ঘটনা সন্দৰ্ভত তিনিওকে জেৰা কৰে। ছিংগাপুৰত সম্পন্ন হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালক অৰ্পণ কৰা হ'ব বুলি আজি বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই মন্তব্য কৰে। ছিংগাপুৰৰ নিজা নিয়ম অনুসৰি এই পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহয় বুলি তেওঁ কয়। ছিংগাপুৰ কৰ্তৃপক্ষই সমগ্ৰ বিষয়টোক লৈ শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে বুলিও তেওঁ কয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্পন্ন হোৱা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়ালৈ আহি পোৱা নাই বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। প্ৰাণৰ শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ তদন্তৰ বাবে অসম আৰক্ষীৰ দল শীঘ্ৰেই ছিংগাপুৰলৈ যাব বুলি তেওঁ মন্তব্য কৰে। ছিংগাপুৰ প্ৰশাসনৰ পৰা অনুমতি লাভ কৰাৰ পাছতে আৰক্ষীৰ দলটো অসমৰ পৰা ছিংগাপুৰলৈ ৰাওনা হ'ব বুলি তেওঁ উল্লেখ কৰে। জাতিৰ পিতা মহাত্মা গান্ধী জয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি জাতিৰ পিতালৈ শ্ৰদ্ধা নিবেদন কৰা হয়। গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ আহ্বান মৰ্মে আজি জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু অনুষ্ঠান প্ৰতিষ্ঠানত পুৱাই চাফাই অভিযান ৰূপায়ণ কৰা হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।